এয়া আকাশবাণী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মনজিৎ গগৈ। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত এটা অনুষ্ঠানত কালি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাখনো আঁচনি উদ্বোধন কৰে। এই অনুষ্ঠানতেই কৃষি বিভাগৰ অধীনৰ মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ জৰিয়তে 500 কৃষক উৎপাদক সংস্থা আৰু কৃষক উৎপাদক কোম্পানীলৈ 15 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰো শুভাৰম্ভ কৰা হয়। তদুপৰি মন্ত্ৰীগৰাকীৰ উপস্থিতিত ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু সমাৱেশী জীৱিকা অভিযানৰ অধীনতো 120 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 1 লাখ হিতাধিকাৰীৰ আনুষ্ঠানিক গৃহ প্ৰৱেশ তথা কৃষি সাৰথি ডিজিটেল এপ মুকলি কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহানে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 1,819,91 লাখ টকা আবণ্টন দিয়ে এই ধনৰ জৰিয়তে 1,522 কিলোমিটাৰ পথ আৰু 62খন দলং নিৰ্মাণ কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। কৃষিমন্ত্ৰী শ্ৰী চৌহানে আজি মাজুলী জিলা ভ্ৰমণ কৰিব। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি স্থাপিত HDFC বেংক টেক এণ্ড ডিজিটেল ফেক্টৰীত কালি গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে। HDFC দেশৰ ভিতৰত চতুৰ্থটো এনেধৰণৰ সুবিধা অসমত স্থাপন কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বেংক কৰ্তৃপক্ষৰ শলাগ লয়। তেওঁ ডিজিটেল আৰু প্ৰযুক্তি নিৰ্ভৰ বেংকিঙৰ দিশে অসমক শক্তিশালীভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। এই অনুষ্ঠানৰ পাছতেই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে টাটা ছেমি কণ্ডাক্টৰ উদ্যোগৰ প্ৰথমটো নিয়োগ অভিযান কালি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত সম্পন্ন হয় বুলি জানিবলৈ দিয়ে। আমেৰিকাত শিক্ষা গ্ৰহণ কৰি অহা অসমৰ যুৱশক্তিয়ে এই অভিযানত অংশগ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে।
কালি আমাৰ টাটাৰ ছেমি কণ্ডাক্টৰৰ প্ৰথম ৰাউণ্ড ইণ্টাৰভিউ অনুষ্ঠিত হৈছিল। আমেৰিকাত কাম কৰি থকা 3জন অসমীয়া ল'ৰাই এই ইণ্টাৰভিউ এপিয়াৰ কৰিছে। আমাৰ 800জন ল'ৰা এপিয়াৰ কৰিছে, লোকেল ল'ৰা ছোৱালী, আমাৰ ইঞ্জিনিয়াৰিং কলেজত গৈছিল। কিন্তু আমাৰ ইয়াতে পঢ়ি থকা বা পাছ কৰা ল'ৰাৰ উপৰিও আমেৰিকাৰ পৰা 3জন অসমীয়া ল'ৰাই ইণ্টাৰভিউ এপিয়াৰ কৰিছে, ৰিজাল্ট দিয়া নাই। কিন্তু এটা আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট যে অসমীয়া ল'ৰাবোৰ যি দেশৰ পৰা ৰাজ্যৰ পৰা আঁতৰি গৈছিল, আজিও যদি এইটো ইয়াত নহলহেঁতেন এই 150 ল'ৰাই আঁতৰি গ'লহেঁতেন। গতিকে এইবোৰ খুব পজিটিভ একোটা ছিগনেল। আমি যদি অসমখনক এনেকুৱা পৰিৱেশত ৰাখিব পাৰো, আমাৰ বহুত ল'ৰা ছোৱালীও নাই, বহুত ডাঙৰ নিবনুৱা সমস্যাও নহয়, আমি ইয়াক ৰিজল্ভ কৰিব পাৰিম।
সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কালি টিংখাঙত সোণোৱাল কছাৰী সংগ্ৰহালয় আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগতে সোণোৱাল কছাৰীসকলৰ সৰ্বাংগীন কল্যাণৰ বাবেও ৰাজ্য চৰকাৰ সদায় দায়বদ্ধ বুলি মন্তব্য কৰে। টিংখাং সমষ্টিৰ 9-7 নিগম 5 আলিত 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোৱে জনগোষ্ঠীটোৰ চহকী সংস্কৃতি আৰু পৰম্পৰাসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। সংগ্ৰহালয়টোত সোণোৱাল কছাৰী সমাজৰ লোক সংস্কৃতিৰ প্ৰদৰ্শনৰ লগতে বিভিন্ন সাংস্কৃতিক সামাজিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সুবিধা থাকিব। ব্ৰহ্মপুত্ৰ উপত্যকাৰ জৈৱ বৈচিত্ৰ আৰু পৰিৱেশতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মেচেকা নামৰ মাছুৱৈ মেকুৰীবিধৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাহ্য সংৰক্ষিত অঞ্চলত কালি মেচেকা দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া বিদ্যালয়সমূহৰ একাংশ ছাত্ৰ ছাত্ৰীক উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত অগৰাতলি বনাঞ্চললৈ নিয়া হয়। বনাঞ্চলটোৰ চহলাবিলৰ পাৰত অনুষ্ঠিত মূল কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক আৰ্দ্ৰভূমি, জলাশয়, দলনি, পিটনিৰ দৰে অঞ্চলসমূহৰ জৈৱতন্ত্ৰত গুৰুত্বৰ লগতে এইবোৰ বাস কৰা মেচেকাৰ বিষয়েও অৱগত কৰা হয়। ডিব্ৰুগড় জিলা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সন্থাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলা অনুষ্ঠিত হৈছে। জিলা কৃষি বিষয়ৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এই মেলা খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত মুকলি সভাত বিধায়কগৰাকীয়ে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন অভিলাষী আঁচনিৰ জৰিয়তে কৃষকসকল কেনেদৰে উপকৃত হ'ব পাৰে সেই সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ষষ্ঠ সমাৱৰ্তন আজি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু আৰু বিশেষ বক্তা হিচাপে NECTAR নতুন দিল্লীৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মা উপস্থিত থাকিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ শৰৎ হাজৰিকাই প্ৰকাশ কৰা মতে এইবাৰ বিশিষ্ট সাহিত্যিক অধ্যাপক নগেন শইকীয়াক দিলীত সন্মান আৰু শিক্ষাবিদ ডঃ দীনেশ চন্দ্ৰ গোস্বামীক DSC সন্মান আগবঢ়োৱা হ'ব। এই সমাৱৰ্তনত 3টা শৈক্ষিক বৰ্ষৰ 79গৰাকীক PhD, 868গৰাকীক স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্লমাৰ প্ৰমাণ পত্ৰ আগবঢ়োৱা হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত।